아까하니 বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেটৰ বৰ্তমানৰ অধ্যক্ষতাত গাল্ফ সহযোগিতা পৰিষদ জি চি চি আৰু ভাৰতৰ মাজত সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশ্বাস ব্যক্ত কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাৰ্ণাডিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাট্টৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান পি এছ এল ভি চি 59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব। অসম চৰকাৰে ৰেষ্টৰাঁ, হোটেল, ৰাজহুৱা স্থান আৰু আন সামাজিক স্থানত গোমাংসৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। আৰু ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ৰ খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেটৰ বৰ্তমানৰ অধ্যক্ষতাত গাল্ফ সহযোগিতা পৰিষদ জি চি চি আৰু ভাৰতৰ মাজত সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশ্বাস ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহত কালি কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুল আল ইয়াহানৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমোদীয়ে এই আশ্বাস ব্যক্ত কৰে। দুয়োগৰাকী নেতাই বেপাৰ বাণিজ্য, বিনিয়োগ, শক্তি, উদ্যোগ, সংস্কৃতি আদিৰ লগতে উভয় দেশৰ জনসাধাৰণৰ মাজত সম্বন্ধক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰে। বিদেশ পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুল্লা আলী আল ইয়াহানৰ সৈতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ লগতে উভয় দেশৰ সম্বন্ধক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভতো আলোচনাত মিলিত হয়। নেতা দুগৰাকীয়ে শেহতীয়াকৈ পশ্চিম এছিয়াত হোৱা উন্নয়নমূলক গতিবিধি আৰু গাল্ফ সহযোগিতা পৰিষদৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতা সন্দৰ্ভতো মত বিনিময় কৰে। তেওঁলোকে সহযোগিতাৰ বাবে বিদেশ মন্ত্ৰী পৰ্যায়ৰ এখন যুটীয়া আয়োগ গঠন সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। বৈঠকত শ্ৰীজয়শংকৰে কয় যে ব্যৱসায়, বাণিজ্য, বিনিয়োগ, শক্তি, তথ্য প্ৰযুক্তি আৰু সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত কুৱেটৰ সৈতে থকা দ্বিপাক্ষিক সম্বন্ধক অধিক শক্তিশালী কৰি তোলাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে ভাৰত আৰু কুৱেটৰ মাজত দীৰ্ঘদিনীয়া সু সম্পৰ্ক আছে। 2047 চনৰ ভিতৰত ভাৰতৰ বিকশিত ভাৰত আৰু 2035 চনৰ ভিতৰত কুৱেটৰ নতুন কুৱেট দৃষ্টিভংগীয়ে দেশ দুখনক উন্নতিৰ নতুন শিখৰলৈ লৈ যাব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে কুৱেটত থকা ভাৰতীয় মূলৰ লোকসকলে দেশ দুখনৰ মাজত সেতু হিচাপে কাম কৰি আছে। এটা বক্তব্যত কুৱেটৰ বিদেশ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত কুৱেটৰ এখন অতি গুৰুত্বপূৰ্ণ বন্ধু ৰাষ্ট্ৰ। তেওঁ লগতে খাদ্য সুৰক্ষা আৰু চাইবাৰ সুৰক্ষা উভয় দেশৰ বাবে গুৰুত্বপূৰ্ণ বিষয় বুলিও মত প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাৰ্ণাডিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাট্টৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত বিয়লি হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শ্ৰীফাৰ্ণাডিছক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে শ্ৰীফাৰ্ণাডিছক কালি সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। দেৱেন্দ্ৰ ফাৰ্ণাডিছে কালি মিত্ৰজোঁটৰ শিৱসেনাৰ নেতা একনাথ শিন্দে আৰু এন চি পিৰ মুৰববী অজিত পাৱাৰে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু মহাৰাট্টত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এন ডি এ শাসনাধিষ্ঠিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। ৰাজ্যপালৰ সৈতে হোৱা বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীফাৰ্ণাডিছে কয় যে শিৱসেনা আৰু এন চি পিৰ বাহিৰেও ৰাষ্ট্ৰীয় সমাজ পক্ষ, জনসূৰ্য শক্তি দল, যুৱ স্বাভিমান পক্ষৰ ৰবি ৰাণা আৰু দুগৰাকী নিৰ্দলীয় বিধায়কে তেওঁলৈ সমৰ্থন আগবঢ়াইছে। ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুক আৰু ৰাণী জেটছুন পেমা ৱাংচুক আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভ্ৰমণকালত ভূটানৰ ৰজাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অভ্যাগত ৰজাগৰাকীক দেখা কৰিব। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ অন্যান্য সম্পৰ্ক আছে আৰু পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাস এই সম্পৰ্কৰ মূল বৈশিষ্ট্য। এই ভ্ৰমণে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশৰ পৰ্যালোচনা চলোৱাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফেচাৰ সৌমিত্ৰ দত্তই সুশাসনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 10 বছৰত সমগ্ৰ বিশ্বৰ ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হৈছে, কিয়নো ভাৰত বিশ্বৰ আৰ্থিক শক্তিলৈ পৰিগণিত হোৱাৰ পথত দ্ৰুতগতিত আগবাঢ়িছে। শেহতীয়াকৈ ফ্ৰম গ্ৰীডলক টু গ্ৰোন হাউ লিডাৰশ্বিপ এনেবলছ ইণ্ডিয়াছ প্ৰগতি ইকোচিষ্টেম টু পাৱাৰ প্ৰগ্ৰেছ শীৰ্ষক অধ্যয়নৰ সহলেখক প্ৰফেচাৰ দত্তই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মোদী চৰকাৰৰ সুশাসন আৰু সময়মতে কাম সম্পাদনা কৰা নীতি চমুকৈ প্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰগতিয়ে ভাৰতৰ বুনিয়াদী আন্তঃগাঁথনিৰ আঁচনিসমূহৰ ফলপ্ৰসূ আৰু সংস্কাৰ অনাৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দলং নিৰ্মাণ আদিৰ দৰে প্ৰধান আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণতো যথেষ্ট সহায় কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশযান পি এছ এল বি চি 59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি 4:12 পি এছ এল বি চি 59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্ৰবা 3 উপগ্ৰহলানী মহাকাশত উৎক্ষেপণ কৰিব। উল্লেখযোগ্য যে ইছৰোৱে পি এছ এল ভি চি 59 প্ৰবা 3 মহাকাশযানৰ বিজুতিৰ বাবে এই উৎক্ষেপণৰ অভিযানৰ সময় পুনৰ নিৰ্ধাৰণ কৰিছে। পূৰ্বে কালি বিয়লি 4:08 এই উৎক্ষেপণ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল। বিশ্বৰ প্ৰথমটো এই প্ৰবা 3 দুটা উপগ্ৰহ আছে যি কক্ষপথত উপনীত হোৱাৰ পাছত দুটা ভাগত বিভক্ত হ'ব। এই উপগ্ৰহসমূহে সৌৰ মুকুট, ইয়াৰ চৌপাশৰ বাতাৱৰণ, মহাকাশৰ বতৰ আৰু সৌৰ বতাহৰ অধ্যয়ন কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডে এই প্ৰবা 3 উপগ্ৰহলানী মহাকাশত উৎক্ষেপণ কৰাৰ বাবে ইউৰোপীয় মহাকাশ সংস্থাৰ পৰা ফৰ্মাছ লাভ কৰিছে। 2023-2024 বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন 2022-2023 বৰ্ষতকৈ সামান্য বৃদ্ধি পোৱা বুলি শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধাৰীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাৰ লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰাম্য সাক্ষৰতাৰ হাৰ যোৱা বৰ্ষৰ 77% পৰা এই বৰ্ষত 77.5% বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে 2023-2024 বৰ্ষত পুৰুষৰ সাক্ষৰতাৰ হাৰ 84.7% বৃদ্ধি হোৱাৰ বিপৰীতে গ্ৰাম্য মহিলাৰ সাক্ষৰতাৰ হাৰ 70.4% বৃদ্ধি পাইছে। অসম চৰকাৰে ৰেস্তোৰাঁ, হোটেল, ৰাজহুৱা অনুষ্ঠান আৰু আন সামাজিক স্থানত গোমাংসৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কালি কয় যে কেবিনেট বৈঠকত বৰ্তমানৰ গোমাংস গ্ৰহণ কৰা আইনৰ সংশোধনত অনুমোদন জনোৱাৰ পিছত এই সিদ্ধান্ত চূড়ান্ত কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে কোনো ৰেস্তোৰাঁ, হোটেল অথবা ৰাজহুৱা স্থানত গোমাংস ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ইয়াৰ পূৰ্বে মঠ মন্দিৰৰ সন্মুখত গোমাংস ভক্ষণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অংশকালীন ব্ৰডকাষ্ট এছিষ্টেণ্ট নিয়োগৰ বাবে আজি দিনৰ 10:00 পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পুৱা 9:30 ভিতৰত আকাশবাণী গুৱাহাটীৰ বাতৰি কক্ষত উপস্থিত হ'ব লাগিব। ভাৰতৰ বীৰ ন্যাসৰ পৰা বৰ্তমানলৈকে 501 শ্বহীদৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। ৰাজ্যসভাত কালি এটা লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী নিতেন্দ্ৰ ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ন্যাসে শ্বহীদৰ নিকট আত্মীয়সকলে কমেও 1 কোটি টকা সাহায্য লাভ কৰাটো নিশ্চিত কৰে। বিবাহিত শ্বহীদৰ পিতৃ মাতৃকো ন্যাসে 10,00,000 টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়। ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেল খেলত ভাৰতে পাকিস্তানক 5-3 পৰাস্ত কৰে। খেলখনত অৰিজিত সিঙে 4 গ'ল দি খেলখনত বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। দিলৰাজ সিঙে 1 গ'ল দিয়ে। পাকিস্তানৰ হৈ সুফায়ান খানে 2 আৰু হান্নান চাহিদে 1 গ'ল দিয়ে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত হকী ইণ্ডিয়াই কয় যে ভাৰতীয় খেলুৱৈসকলৰ একাগ্ৰতা, দক্ষতা আৰু সমৰ্পিত মনোভাৱৰ বাবে এই বিজয় সম্ভৱ হৈ উঠিছে। এই প্ৰতিযোগিতাত এয়া হৈছে ভাৰতৰ 5ম খিতাপ। ইয়াৰ পূৰ্বে 2004, 2008, 2015 আৰু 2023 ভাৰতে এই প্ৰতিযোগিতাত বিজয়ী খিতাপ দখল কৰিছিল। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টছৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফলো কৰিব পাৰে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেটৰ বৰ্তমানৰ অধ্যক্ষতাত গাল্ফ সহযোগিতা পৰিষদ জি চি চি আৰু ভাৰতৰ মাজত সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশ্বাস ব্যক্ত কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাৰ্ণাবিছে আজি 3য়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশযান পি এছ এল ভি চি 59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।